মৰ্নিং, এইটো আকাশবাণী কহিমা। আজি পুজোৰ লগে লগে আমি খবৰ পঢ়ি আছে মিৰিয়াম। প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুৰ পৰা ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু কনষ্ট্ৰাকশ্যন প্ৰজেক্টছ খান্ত হ'লে ক্লাইমেট ফ্ৰেণ্ডলি আৰু এনাৰ্জি এফিচিয়েণ্ট হ'ব লাগে কৈছে। যোৱাকালি ৰাষ্ট্ৰপতি ভৱনতে চেণ্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট লগা এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ্ছ খান্ৰ লগত কথা পাতিয়াৰ সময় প্ৰেচিডেণ্ট কৈছে, ঘৰ বনা, ৰাস্তা বনা আৰু আলাক উন্নতি ইনফ্ৰাষ্ট্ৰাকচাৰ বনা হ'লে লাম্বা, কমটি বিজুলী আৰু এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হ'ব লাগে কৈছে। তাই আৰু কৈছে, ইঞ্জিনিয়াৰ্ছ খান হ'লে কামতে বেছি জ্ঞান থাকি কেনে চুলি ঠেকিয়া চুনতীয়া খান লগত মিলিবলৈ কৈছে। প্ৰেচিডেণ্ট পৰা জৱান ইঞ্জিনিয়াৰ্ছ খান লগত একলা নহয় কেনে মানুহ লগত মিলি কিনে আগে বাঢ়ি থাকিয়া আৰু টেকনলজি ড্ৰিভেন এপ্ৰ'চ খান চলাই কিনে উঠিবলৈ কৈছে। তাই কৈছে কি, নতুন আৰু এতিয়া চুলি থাকিয়া টেকনলজিজ যোনটো হ'লে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, মেচিন লাৰ্ণিং আৰু ৰবটছ খান আছে, এইটো পৰা ট্ৰেডিশ্যনেল পইলা ভাৱনাটো বদলি কৰি আছে। প্ৰেচিডেণ্ট মুৰ্মু কৈছে, গ্ৰীণ কনষ্ট্ৰাকশ্যন হ'লে এতিয়া জৰুৰী থাকি আছে আৰু কনষ্ট্ৰাকশ্যন বিল্ডিং বনাতে ভাল বিচাৰ পৰাহি ইটোতে ভাল বদলাৱ আনিবলৈ পাৰিব কৈছে। ইষ্টাৰ্ণ নাগালেণ্ড লেজিছলেটৰ্ছ ইউনিয়ন ENLU